Ella a Cajpaní. বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসম, পুডুচেৰী, তামিলনাডু, কেৰালম আৰু পশ্চিমবংগৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ভাৰতীয়সকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষকৈ মধ্যপ্ৰাচ্যত থকা কেৰালমৰ নাগৰিকসকলক চৰকাৰে উচ্চ অগ্ৰাধিকাৰ দিব। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ বাবে ইৰাণত আবদ্ধ হৈ পৰা 345 গৰাকী ভাৰতীয় মাছমৰীয়া কালি সন্ধিয়া নিৰাপদে চেন্নাইত উপস্থিত হয়। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক হৰ্মুজ প্ৰণালী মুকলি কৰি দিয়াৰ বাবে 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক 6 ৰাণত পৰাস্ত কৰে। অসম, পুডুচেৰী, তামিলনাডু, কেৰালম আৰু পশ্চিমবংগৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ 2 দিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰে তীব্ৰ গতি লাভ কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কালি অসমৰ কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। লাবক খেলপথাৰত আয়োজিত এই জনসভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰতো দলটোৰ হৈ প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ জিলাৰ নামটি বৰচলাত নিৰ্বাচনী প্ৰচাৰ চলায়। নিজৰ ভাষণত তেওঁ ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হ'ব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চৰাইদেউ জিলাৰ মাহমৰা আৰু সোণাৰীতো দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ নাজিৰা আৰু মৰিয়নী সমষ্টিটোৰ নিৰ্বাচনী সভাত অংশ লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি দুলিয়াজান সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰত ভাগ লয়। শ্ৰীসোণোৱালে সন্ধিয়া গুৱাহাটীৰ মালিগাঁৱৰ মিঠা আমতলত মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজয় গুপ্তাৰ হৈ প্ৰচাৰ চলায়। মুখ্য বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলেও সমষ্টিয়ে সমষ্টিয়ে গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কালি গৌৰীপুৰ, বিলাচীপাৰা আৰু পৰ্বতজোৰাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ নলবাৰী বিধানসভা সমষ্টিত মিত্ৰ দলৰ প্ৰাৰ্থী অশোক শৰ্মাৰ হৈ ৰোড শ্বত অংশগ্ৰহণ কৰে। একেদৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেঘনাথ ছেত্ৰীয়ে নদুৱাৰ, বিশ্বনাথ, কলিয়াবৰ আৰু ঢকুৱাখনাত প্ৰচাৰ চলায়। নিখিল ভাৰত মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী অলকা লাম্বাই শিলচৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অভিজিত পাল আৰু বৰখলা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডাঃ অমিত কালোৱালৰ সমৰ্থনত কালি শিলচৰৰ অম্বিকাপুৰ, সুভাষনগৰ আৰু বৰখলাত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ কোচবিহাৰত নিৰ্বাচনী সভাত ভাগ ল'ব। শ্ৰীমোদীয়ে কোচবিহাৰৰ ৰাসমেলা ময়দানত আয়োজিত সভাত কোচবিহাৰ জিলাৰ 8খন আৰু আলিপুৰ দুৱাৰৰ 5খন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপি সমৰ্থিত প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাব। কেৰালম বিধানসভা নিৰ্বাচনৰ বাবেও প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজ্যখনৰ 140খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা শাসক বিৰোধী উভয় পক্ষৰ নেতাসকলে জনসাধাৰণৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বেইপৰত ৰোড শ্বত অংশ ল'ব আৰু কাট্টাকাৰাত এখন নিৰ্বাচনী সভাত ভাষণ দিব। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই পেৰুমেডু আৰু কাট্টাৰাকাৰাত দলৰ হৈ প্ৰচাৰ চলাব। CPIMৰ সাধাৰণ সম্পাদক এম এ বেবীয়েও আজি ৰাজ্যখনৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযানত ভাগ ল'ব। ভাৰতীয়সকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষকৈ মধ্যপ্ৰাচ্যত থকা কেৰালমৰ নাগৰিকসকলক চৰকাৰে উচ্চ অগ্ৰাধিকাৰ দিব। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে কালি কেৰালমৰ থিৰুভেল্লাত অনুষ্ঠিত NDAৰ এখন নিৰ্বাচনী সভাত ভাষণ দি এইদৰে কয়। শ্ৰীমোদীয়ে কয় যে এই কঠিন ভূ ৰাজনৈতিক পৰিস্থিতিৰ সময়ত মধ্যপ্ৰাচ্যৰ দেশসমূহত থকা ভাৰতীয়সকলক নিৰাপত্তা দিয়াৰ বাবে চৰকাৰে উপসাগৰীয় দেশসমূহৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ বাবে ইৰাণত আবদ্ধ হৈ পৰা 345 গৰাকী ভাৰতীয় মাছমৰীয়া কালি সন্ধিয়া নিৰাপদে চেন্নাইত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সংঘৰ্ষজৰ্জৰ এলেকাত আবদ্ধ দেশৰ নাগৰিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চলাই অহা অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে এই মাছমৰীয়াসকলক আৰ্মেনিয়াৰ পথেৰে স্বদেশলৈ উভতাই অনা হয়। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে সামাজিক মাধ্যমযোগে মাছমৰীয়াসকলক উভতাই অনাত সহায় কৰাৰ বাবে আৰ্মেনিয়াৰ চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ লগতে সংঘৰ্ষৰ মাজতে ইৰাণৰ পৰা ভাৰতৰ নাগৰিকসকলৰ নিৰাপদ উভতনি যাত্ৰা সুনিশ্চিত কৰাৰ বাবে আৰ্মেনিয়াৰ বিদেশ মন্ত্ৰী আৰাৰাত মিৰ্জয়ানক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে যোৱা বৃহস্পতিবাৰে 1200তকৈও অধিক ভাৰতীয় নাগৰিকক ইৰাণৰ পৰা নিৰাপদে উদ্ধাৰ কৰা বুলি আৰু ইয়াৰে 996গৰাকী আৰ্মেনিয়াত উপস্থিত হোৱা বুলি প্ৰকাশ কৰিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেহৰাণত কৰা আক্ৰমণত ইৰাণৰ কেইবাগৰাকীও সেনা বিষয়া নিহত হোৱা বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে সামাজিক মাধ্যমযোগে মাৰ্কিন সেনাৰ অভিযানৰ ভিডিঅ' শ্বেয়াৰ কৰি আক্ৰমণত তেহৰাণৰ ব্যাপক ক্ষতি হোৱা বুলিও দাবী কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক হৰ্মুজ প্ৰণালী মুকলি কৰি দিয়াৰ বাবে 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছে। শ্ৰীট্ৰাম্পে সামাজিক মাধ্যমযোগে কয় যে ইৰাণৰ ওচৰত চুক্তি কৰা বা হৰ্মুজ প্ৰণালী মুকলি কৰি দিয়াৰ বাবে এতিয়া আৰু 48 ঘণ্টাহে বাকী আছে। এই সময়সীমা শেষ হোৱাৰ পাছত ইৰাণ ভয়াৱহ পৰিণামৰ সন্মুখীন হ'ব বুলি তেওঁ সকীয়াই দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বাৰে বাৰে ইৰাণৰ শক্তি ক্ষেত্ৰসমূহক লক্ষ্য কৰি বোমা বৰ্ষণৰ ভাবুকি দিয়াৰ লগতে যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে কূটনৈতিক সমাধানৰ কথা কৈ আহিছে। অৱশ্যে ইৰাণে যুদ্ধৰ অৱসানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই আগবঢ়োৱা প্ৰস্তাৱ একপক্ষীয় আৰু অনুচিত আখ্যা দি প্ৰত্যাখ্যান কৰিছে। ইছলামিক ষ্টেট চমুকৈ আইছিছকে ধৰি কেইবাটাও সন্ত্ৰাসবাদী সংগঠনে কম খৰচী দ্ৰুতবেগী আৰু নিমিষতে গোলকীয় সংযোগ স্থাপন কৰিব পৰা সামাজিক মাধ্যমৰ মঞ্চসমূহৰ অপব্যৱহাৰৰ জৰিয়তে নিজৰ সন্ত্ৰাসবাদী আদৰ্শ প্ৰচাৰ, সদস্য ভৰ্তি আৰু আক্ৰমণ আদি কাৰ্য সংঘটিত কৰি আহিছে। নিউয়ৰ্কৰ এটা নীতি নিৰ্ধাৰণ তথা বিশেষজ্ঞ গোট গেটষ্টোন প্ৰতিষ্ঠানৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। প্ৰতিবেদনখনত লগতে এই কথাও উল্লেখ কৰা হৈছে যে সামাজিক মাধ্যমৰ মঞ্চসমূহৰ যোগেৰে সন্ত্ৰাসবাদী গোটসমূহে নিজৰ আদৰ্শ প্ৰচাৰৰ লগতে আৱেগিক আৰু মনস্তাত্বিকভাৱে প্ৰদৰ্শিত কৰি শিশু আৰু যুৱ প্ৰজন্মকো নিজৰ প্ৰতি আকৰ্ষিত কৰি আহিছে। বৰ্তমান বিশ্বৰ দেশসমূহৰ বাবে বিশেষকৈ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চাইবাৰ সমৰ্থিত সন্ত্ৰাসবাদ জটিল ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় হৈ পৰিছে। ভাৰতৰ জম্মু কাশ্মীৰ তথা ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়াৰ যুৱ সমাজক সামাজিক মাধ্যমৰ জৰিয়তে সন্ত্ৰাসবাদী জালত পেলাই সন্ত্ৰাসবাদী গোটত অনলাইন মাধ্যমেৰে ভৰ্তি কৰোৱা হৈছে। প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আইছিছ আৰু ইয়াৰ সমৰ্থনকাৰী তথা অন্যান্য সন্ত্ৰাসবাদী গোটসমূহে প্ৰচাৰ চলাই আহিছে। 2025 বৰ্ষৰ 14 ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ বন্দী বিচ্ছেদ হোৱা আক্ৰমণ আৰু একেটা বৰ্ষৰ 10 নৱেম্বৰত ভাৰতৰ নতুন দিল্লীৰ লালকিল্লাত হোৱা আক্ৰমণ ইয়াৰে অংশবিশেষ আছিল, য'ত পদ্ধতিগতভাৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰি অস্ত্ৰ চালনাৰে আক্ৰমণ চলোৱা হৈছিল। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক 6 ৰাণত পৰাস্ত কৰে। গুজৰাট টাইটানছে 211 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 204 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাটৰ হৈ সাই সুদৰ্শনে 73 ৰাণ কৰে যদিও খেলুৱৈগৰাকীৰ চেষ্টা অথলে যায়। খেলখনৰ অন্তিম অভাৰত গুজৰাট টাইটানছক জয়ৰ বাবে 11 ৰাণৰ প্ৰয়োজন আছিল যদিও তুষাৰ দেশপাণ্ডে সুন্দৰ বলিঙেৰে প্ৰতিপক্ষক 4 ৰাণহে সংগ্ৰহ কৰিবলৈ দিয়ে আৰু ৰাছিদ খানৰো উইকেট লয়। ৰাজস্থান ৰয়েলছৰ হৈ ৰবি বিষ্ণই 4টা উইকেট দখল কৰে। ৰবি বিষ্ণক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 210 ৰাণ কৰে। ৰাজস্থানৰ হৈ ধ্ৰুৱ জুৰেলে সৰ্বাধিক 75 ৰাণ কৰে। যশস্বী জয়ছোৱালে 55 আৰু বৈভৱ সূৰ্যবংশীয়ে 31 ৰাণৰ বৰঙণি আগবঢ়ায়। গুজৰাটৰ হৈ কাগিছু ৰাবাদাই 2টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক 6 উইকেটত পৰাভূত কৰে। দিল্লী কেপিটেলছে 163 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি সমীৰ ৰিজভীৰ আকৰ্ষণীয় 90 ৰাণৰ সহায়ত 18 অভাৰ আৰু 1টা বলত 4টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ আগেয়ে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 162 ৰাণ কৰে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। হায়দৰাবাদত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম, পুডুচেৰী, তামিলনাডু, কেৰালম আৰু পশ্চিমবংগৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালী মুকলি কৰি দিয়াৰ বাবে 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।